এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, প্ৰায় 23,000 কোটি টকা ব্যয়েৰে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ৰাজ্যৰ কৃষিখণ্ডৰ ব্যাপক সম্ভাৱনা সন্দৰ্ভত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান। ৰাজ্যত প্ৰায় 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী। আৰু ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। কালি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰি তেওঁ এই কথা ঘোষণা কৰে। তেওঁ কয় যে 165 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰ উত্তৰ পূবৰ আন্তঃগাঁথনি ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। এই কৰিডৰে শ্বিলং আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় 50% হ্ৰাস কৰাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতে যোগাযোগ শক্তিশালী কৰি তুলিব বুলি তেওঁ কয়। ইয়াৰ ফলত পৰ্যটন আৰু পৰিবহণ খণ্ডত উন্নয়ন হোৱাৰ লগতে অঞ্চলটোৰ সৰ্বাত্মক বিকাশ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে 8,500 কোটি টকা ব্যয় সাপেক্ষ প্ৰস্তাৱিত 4টা লেনযুক্ত গ্ৰীণফিল্ড জোৰাবাদ বৰাপানী কৰিডৰৰ বিষয়ে উল্লেখ কৰে। 64 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰে গুৱাহাটী আৰু শ্বিলঙৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে মহানগৰ দুখনৰ মাজত যাত্ৰাৰ সময় 2.5 ঘণ্টাৰ পৰা 1 ঘণ্টালৈ হ্ৰাস কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মেঘালয়ত 39,800 কোটি টকা ব্যয় সাপেক্ষ 450 কিলোমিটাৰ দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কথাও ঘোষণা কৰে। ৰাজ্যৰ কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি নতুন দিল্লীত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সৌজন্যমূলক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত শ্ৰীহাজৰিকাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অসমৰ উৰ্বৰ কৃষিখণ্ডৰ ব্যাপক সম্ভাৱনা আৰু বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত অৱগত কৰে। অসমৰ কৃষিখণ্ডৰ বিকাশৰ লগতে কৃষক ৰাইজৰ উত্তৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সহায় আগবঢ়াব বুলি শ্ৰীচৌহানে মন্ত্ৰী হাজৰিকাক আশ্বাস দিয়ে। শ্ৰীহাজৰিকাই লগতে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলক সাক্ষাৎ কৰি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ জলপ্ৰবাহ ব্যৱস্থাৰ জৰিয়তে গঢ়ি উঠা অসমৰ বিপুল জলসিঞ্চনৰ সম্ভাৱনাৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে। শ্ৰীহাজৰিকাই কয় যে ৰাজ্যখনত 27 লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সম্ভাৱনা আছে যদিও জলসিঞ্চন প্ৰকল্পসমূহে প্ৰায় 7 লাখ হেক্টৰ ভূমিহে সামৰি লৈছে। কেন্দ্ৰীয় চৰকাৰৰ হৰ খেত কো পানী দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি অসমৰ জলসিঞ্চন ক্ষেত্ৰৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে সহযোগিতা আগবঢ়োৱাৰ দিশত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইতিবাচক মনোভাৱ প্ৰকাশ কৰা বুলি মন্ত্ৰী শ্ৰীহাজৰিকাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে। ৰাজ্যত শীঘ্ৰে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠীসমূহৰ জৰীপ চলোৱা হ'ব। অসম অন্যান্য পিছপৰা শ্ৰেণী আয়োগে এই জৰীপ সম্পন্ন কৰিব। ৰাজ্যৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন মন্ত্ৰী অশ্বিনী ৰয় চৰকাৰে আজি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নতুনকৈ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত 7টা জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰা হৈছে। 11টাৰো অধিক জনগোষ্ঠীক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে বিবেচনা কৰা হৈছে। এই জৰীপৰ জৰিয়তে যোগ্যসকলে প্ৰাপ্য সুবিধা লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
আসাম বেকৱাৰ্ড ক্লাছেছ কমিশ্যন আমাৰ 1994ৰ পৰাই আছিল আৰু তাৰপিছত আমাৰ সেইখিনি আছিল আমাৰ ব্যুৰোক্ৰেট কমিশ্যনৰ চেয়াৰপাৰ্চনজন আমাৰ IAS অফিচাৰক দিয়া আছিল। কিন্তু আমাৰ 2022ত আমাৰ এইটো অৰ্গেনাইজেশ্যন থকা মানুহ যে OBC কমিউনিটিত বিলং কৰা মানুহ আমি ইয়াত কমিশ্যন আমাৰ চৰকাৰে ইয়াত এটা ব্যৱস্থা কৰে আৰু ইয়াৰ ব্যৱস্থাৰ মূল কাৰণটো হ'ল OBC কমিউনিটিৰ মানুহ যেতিয়া ইয়াতে কমিশ্যনটোত থাকিব OBCসকলৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰাৰ কাৰণে এই কমিশ্যনে কাম কৰিব। কমিশ্যনৰ কাম হ'ল যে OBC ডেভেলপমেণ্টৰ কাৰণে আমাৰ যিখিনি ব্যৱস্থা আছে এই ব্যৱস্থাখিনি অবজাৰ্ভেশ্যন কৰা আৰু ৰাজ্যখনত বসবাস কৰা বিভিন্ন কমিউনিটিৰ মানুহ আমাৰ OBC কমিউনিটিত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আমাৰ ইয়াত কমিশ্যনত প্ৰথমে এপ্লিকেশ্যন কৰে বা তেখেতসকলে ইয়াত আমাক বিচাৰে আৰু তেতিয়া আমাৰ কমিশ্যনে এই কমিটিবিলাকক প্ৰপাৰলি নিৰীক্ষণ কৰে, হেয়াৰিং হয় আৰু গোটেইখিনি ব্যৱস্থাৰ মাধ্যম দি তেখেতসকলে।
স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটীত আয়োজিত এখন বৈঠকত ৰাজ্যৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ পৰ্যালোচনা কৰে। ৰাজ্যৰ স্বাস্থ্য, পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা মন্ত্ৰী শ্ৰীসিংহলে আজি অসম সচিবালয়ত আয়োজিত বৈঠকত বিভাগকেইটাৰ অধীনত চলি থকা বিভিন্ন কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বহিঃবিভাগ আৰু অন্তঃবিভাগত স্বাস্থ্য সেৱাৰ বৰ্তমানৰ অৱস্থা, ৰোগীৰ উপস্থিতি আৰু চিকিৎসা সেৱাৰ মান সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। চিকিৎসালয়সমূহত সংক্ৰমণজনিত জটিলতা আৰু ছেপছিছ প্ৰতিৰোধৰ বাবে চলি থকা ব্যৱস্থাসমূহৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে ৰোগীৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত ইউ ইন ডিজিটেল মঞ্চৰ জৰিয়তে সন্তান সম্ভৱা আৰু শিশুসকলৰ প্ৰতিষেধক প্ৰদান ব্যৱস্থা ফলপ্ৰসূভাৱে গ্ৰহণ কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি জৰায়ুমুখৰ কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে HPV প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অগ্ৰগতিও পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে শিশুসকলৰ স্বাস্থ্য সুৰক্ষাৰ লক্ষ্যৰে চলি থকা সৰুআই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বিষয়েও সবিশেষ বুজ লয়। দূৰৱৰ্তী আৰু দুৰ্গম অঞ্চলসমূহৰ স্বাস্থ্য সেৱাৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত ভ্ৰাম্যমান চিকিৎসা গোটসমূহে পালন কৰি অহা ভূমিকাৰ বিষয়েও তেওঁ আলোচনা কৰে। এই বৈঠকতে বিদ্যালয়সমূহত গঠন কৰা স্বাস্থ্য ক্লাবৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত ব্যক্তিগত পৰিচ্ছন্নতা আৰু পুষ্টিকৰ খাদ্যাভ্যাস সন্দৰ্ভত সজাগতা সৃষ্টিৰ পদক্ষেপৰ বুজ লোৱা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে ORS আৰু জিংক পৰিপূৰকৰ ব্যৱহাৰ, অনাময়, শৌচাগাৰৰ প্ৰয়োজনীয়তা তথা জনসচেতনতা বৃদ্ধি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে। অহা 31 জুলাইলৈ চলিবলগীয়া এই অভিযানৰ অংশস্বৰূপে আজি দিনৰ 11 বজাত শ্ৰীভূমিৰ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক, নাৰ্ছ, আশাকৰ্মী আৰু বিভিন্ন স্তৰৰ স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে। ডিব্ৰুগড় জিলাতো ডায়েৰিয়া প্ৰতিৰোধ অভিযানৰ অংশ হিচাপে আজিৰে পৰা মাহজোৰা কাৰ্যসূচী হাতত লোৱা হৈছে। ডিব্ৰুগড় চহৰৰ জ্যোতিনগৰ আয়ুষ্মান আৰোগ্য মন্দিৰত এই অভিযানৰ শুভাৰম্ভ কৰা হয়। যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক, ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া, অসংক্ৰামক ৰোগৰ জিলা সমন্বয়কে ধৰি ভালেকেইজন চিকিৎসকে এই কাৰ্যসূচী ডায়েৰিয়া প্ৰতিৰোধযোগ্য ৰোগ বুলি উল্লেখ কৰি জনসাধাৰণক অশুদ্ধ পানী, দূষিত খাদ্য, অস্বাস্থ্যকৰ পৰিৱেশ আৰু নিয়মসন্মতভাৱে হাত ধোৱাৰ অভাৱেই ডায়েৰিয়াৰ মূল কাৰণ বুলি অভিহিত কৰে। শিশুক ৰোটা ভাইৰাছ প্ৰতিষেধক গ্ৰহণৰ সন্দৰ্ভতো স্বাস্থ্যকৰ্মীসকলে গুৰুত্ব আৰোপ কৰে। ওদালগুৰিতো ডায়েৰিয়া প্ৰতিৰোধ অভিযানৰ শুভাৰম্ভ কৰি জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তই সকলো ৰাইজক ডায়েৰিয়া ৰোগ সন্দৰ্ভত সজাগ হ'বলৈ আহ্বান জনায়। এই অনুষ্ঠানত জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালক, জিলা মিডিয়া বিশেষজ্ঞ, জিলা মহকুমা স্বাস্থ্য বিষয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অভিযানৰ অংশ হিচাপে আশাকৰ্মীসকলে ORS বিতৰণ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ যোৱা এপ্ৰিলৰ পৰা 12 জন ৰোগী চিকিৎসাধীন হয়। ইয়াৰে 5 জনৰ মৃত্যু হয় বুলি চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে প্ৰকাশ কৰিছে। অধীক্ষকগৰাকীয়ে জনসাধাৰণক এই ৰোগৰ লক্ষণ দেখা মাত্ৰেই চিকিৎসকৰ সহায় ল'বলৈ আহ্বান জনাইছে।
এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা এতিয়ালৈকে গোটেই দিনকেইটাৰ ভিতৰত 12 জন জেই পজিটিভ, এনেই আমাৰ একিউট এনকেফেলাইটিছ চিণ্ড্ৰম বুলি এটা আছে, লগত জেই লগত তাতে পেচেণ্ট থাকে, 10-12টামান এক্সট্ৰা পেচেণ্ট থাকে। জেই পজিটিভ হ'বলৈকে যোনবিলাক পৰীক্ষা কৰা যায় সেইখিনিৰ লগত CSF খিনি চাই, মানে স্পাইনেল ফ্লুইড, সেইখিনিৰ ভিতৰত 12 জন ৰোগী পজিটিভ হৈছিলে আমাৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা এতিয়ালৈকে। তাৰ ভিতৰত বৰ্তমান আছে আমাৰ 3 জন ৰোগী, 4 জন ভাল হৈ পেলাই ঘৰলৈ গ'ল আৰু 5 জনৰ মৃত্যু হৈছে।
জুন জুলাই মাহত জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ পৰা হাত সাৰি থকাৰ বাবে সজাগ হ'বলৈ স্বাস্থ্য বিভাগে জনসাধাৰণক আহ্বান জনাইছে। বিশেষ সূত্ৰ অনুসৰি ৰাজ্যত জাপানী এনকেফেলাইটিছ আৰু এনেধৰণৰ লক্ষণযুক্ত ৰোগত আক্ৰান্ত হৈ চলিত বছৰত কমেও 8 জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কামৰূপ আৰু লখিমপুৰত 2 জনকৈ, বৰপেটা, কাছাৰ, যোৰহাট আৰু কামৰূপ মহানগৰত 1 জনকৈ লোকৰ মৃত্যু হৈছে। আনহাতে কামৰূপ মহানগৰ, বাক্সা, বৰপেটা, কাছাৰ, চৰাইদেউ, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট আৰু কামৰূপত জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ কেইবাজনো ৰোগ চিকিৎসাধীন হৈ আছে। এনেধৰণৰ ৰোগত 600+ লোক আক্ৰান্ত হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে এই ৰোগৰ পৰা হাত সৰাৰ বাবে জনসাধাৰণক মহৰ প্ৰজনন হোৱা স্থানসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনাইছে। তদুপৰি তীব্ৰ জ্বৰ, মূৰৰ বিষ, শৰীৰৰ অস্বাভাৱিক কঁপনি, কথা ক'বলৈ অসুবিধা হোৱা আৰু অচেতন হৈ পৰাৰ লক্ষণ দেখা মাত্ৰেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। অহা 21 জুনত দেশৰ লগতে বিশ্বজুৰি পালন হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত প্ৰস্তুতি অব্যাহত আছে। কামৰূপ জিলাৰ শুৱালকুছিত হ'বলগীয়া যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰিব। শুৱালকুছিৰ গান্ধী আশ্ৰমত ৰাজ্যপালগৰাকীয়ে যোগ দিৱসৰ কাৰ্যসূচীত অংশ ল'ব। ৰাজ্যপালৰ আয়ুক্ত সচিব মীনাক্ষী সুন্দৰমে আজি আশ্ৰমখন পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই তেওঁক সংগ দিয়ে। পৰিদৰ্শনৰ সময়ত দিৱসৰ বাবে যাৱতীয় প্ৰস্তুতি চালি জাৰি চোৱা হয়। মৰিগাঁৱতো সুস্থ বাৰ্ধক্যৰ বাবে যোগ শীৰ্ষক মূল বিষয়বস্তুৰে পালন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰিপ্ৰেক্ষিতত এখন প্ৰস্তুতি বৈঠক জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তই বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। জিলাখনত যোগ দিৱসৰ লগত সংগতি ৰাখি 20 জুনত যোগ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 10 বছৰৰ পৰা 35 বছৰৰ ঊৰ্ধলৈ মুঠ 4টা শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ডিফুটো আন্তৰ্জাতিক যোগ দিৱসৰ সৈতে সংগতি ৰাখি জিলা প্ৰশাসনৰ উদ্যোগত 19 আৰু 21 জুনত যোগ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক অৰুণিমা গোস্বামীৰ পৰা।
ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজিও 3গৰাকী ব্যক্তিয়ে সাক্ষ্য দিয়ে। মৌচুম বৰা, গৌৰাংগ দত্ত আৰু দিগন্ত দাস নামৰ সাক্ষী 3গৰাকীয়ে আজি এই ঘটনাৰ সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত পক্ষৰ অধিবক্তাসকলে 3গৰাকী সাক্ষীকে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছত এই ঘটনাৰ তদন্ত বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল হৈছিল। এজাহাৰ দাখিল কৰা লোকসকলৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰি আছে। অহা 20 জুন পৰ্যন্ত এই লোকসকলৰ সাক্ষ্য লোৱা হ'ব। কাইলৈ সাক্ষ্য প্ৰদানৰ বাবে আদালতে 4গৰাকী এজাহাৰ দাখিলকাৰী বিপুল ফুকন, জিতু ফুকন, বিকাশ শইকীয়া আৰু যাদৱ শইকীয়ালৈ চমন জাৰি কৰিছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ইতিমধ্যে মেলাৰ বাবে কামাখ্যা মন্দিৰলৈ দেশৰ ভিন্ন প্ৰান্তৰ সাধু সন্যাসীৰ আগমন হৈছে। 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব আৰু ইয়াৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ 3 দিনলৈ ভক্তৰ বাবে বন্ধ থাকিব। 26 জুনৰ পুৱা পূজা আৰু দেৱী স্নানৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰা হ'ব। ভক্তৰ ভিৰৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ দৰে এইবাৰো মন্দিৰলৈ পৰিবহণৰ ব্যৱস্থা নাথাকিব আৰু ভক্তসকলে নাৰ্চাৰী পইণ্টত জোতা চেণ্ডেল এৰি খোজকাঢ়ি মন্দিৰলৈ যাব পাৰিব। স্বচ্ছতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নীলাচল পাহাৰত ভক্তৰ বাবে থকা খোৱাৰ ব্যৱস্থাও কৰা হোৱা নাই। মেলা পৰিচালনাৰ বাবে এখন সমিতি গঠন কৰি যাৱতীয় ব্যৱস্থা লোৱা হৈছে বুলি মন্দিৰৰ মুখ্যদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই প্ৰকাশ কৰিছে। ৰাজ্যৰ কৃষি বিভাগৰ উদ্যোগত তথা তামোলপুৰ কৃষি কাৰ্যালয়ৰ সহযোগত চলিত মাহটো চলিবলগীয়া খেতি পথাৰ বচাও শীৰ্ষক অভিযানৰ অংশ হিচাপে আজি খিলাজাৰ কৃষি উন্নয়ন বিষয়ৰ কাৰ্যালয়ৰ অন্তৰ্গত কালচেনি VCDC এখন সজাগতামূলক সভা আৰু প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। প্ৰাকৃতিক কৃষি পদ্ধতিক উদগনি যোগোৱাৰ উদ্দেশ্যে আয়োজিত এই অভিযানত আজি ভালেসংখ্যক কৃষক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। চলিত ফিফা বিশ্বকাপ ফুটবলৰ আজি হ'বলগীয়া খেলত ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত দুবাৰৰ চেম্পিয়ন ফ্ৰান্স ছেনেগালৰ মুখামুখি হ'ব। আনহাতে পুৱতি নিশা 3:30 বজাত ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশ্বকাপৰ যোৱা নিশা অনুষ্ঠিত 3খন খেলে অমীমাংসিত হয়। মিয়ামিত হোৱা গ্ৰুপ এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে ছৌদি আৰবৰ লগত 1-1 গ'লত ড্ৰ খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপৰাষ্ট্ৰ কেপ ভাৰ্ডে কালি স্পেইনৰ সৈতে গ্ৰুপ এইচৰ এখন খেল গ'লশূন্যভাৱে সমাপ্ত কৰি চমকৰ সৃষ্টি কৰে। এই গ্ৰুপৰে আজি পুৱা অনুষ্ঠিত ইৰাণ আৰু নিউজিলেণ্ডৰ খেলখনো 2-2 গ'লত ড্ৰ হয়। দৰং জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত ৰাজহ চিৰস্তাদাৰ মঙলদৈ বামুণপাৰা নিবাসী হৰেশ্বৰ শৰ্মাৰ যোৱা নিশা এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 78 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰায় 23,000 কোটি টকা ব্যয়েৰে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যৰ কৃষি খণ্ডৰ ব্যাপক সম্ভাৱনা সন্দৰ্ভত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া অভিযান। ৰাজ্যত প্ৰায় 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী। আৰু ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব। Thank you.